इस एक पिक्चर की थी पिक्चर
बनाया
है। नाम प्रकृति पुरुष विवेक जो ये छह पॉइंट छह प्रश्न पूछा, तीन जोड़ा तीन तीन जोड़ी पॉइंट है, एक प्रकृति पुरुष, एक क्षेत्र क्षेत्र गयो, ज्ञान गयो, छह प्रश्न पूछा अर्जुन ने कि भक्ति करने के लिए इस तरह ज्ञान के साथ करें तो भक्ति अच्छा हो। जिस तरह मानो आपको ज्ञान है ये मोबाइल है और इसको आप यूज इसको इस्तेमाल इसको जितना सारे एप्लीकेशन जितना सारे एप्लीकेशन है पाता है तो इसके इस्तेमाल उतना अच्छे से कर सकते हैं। उसी तरह भक्ति तो करने के लिए बोला, लेकिन यदि हमें इस तरह ज्ञान रहे तो और अच्छे तरीके से हम भक्ति कर सकते। इसलिए अर्जुन ने इस तरह प्रश्न पूछा। अर्जुन कहिलेन, अर्जुन पूछा प्रकृति रार पुरुष क्षेत्र जे क्षेत्रज्ञ जानिबार इच्छा मोर आमी नहीं विज्ञ। प्रकृति किया है, पुरुष किया है, क्षेत्र किया है, क्षेत्र को किसको कहते हैं मेरा जानने का इच्छा हो रहा है, हाँ मैं ज्ञानी नहीं हूं। सही रूप ज्ञान आर विज्ञान की है केशव आमा के कहो कोई आ निश्चय। उसी तरह ज्ञान किया है, विज्ञान किया है, हे कृष्ण मुझको निश्चित करके बताइए। अभी भगवान उत्तर दे रहे हैं। श्री भगवान कहले हे कौन्त्य ऐश्वरी क्षेत्र नाम तार इहार जे ज्ञाता से क्षेत्रज्ञ विचार। भगवान पहला दो प्रश्नों का उत्तर एक श्लोक में दे दिया। ये शरीर का नाम क्षेत्र और इनको जो जानते हैं वो कौन है क्षेत्र को कौन हाँ तो क्षेत्र को कौन तो क्षेत्र कौन शरीर और क्षेत्र को कौन आत्मा। लेकिन परमात्मा नहीं जानते हमारे शरीर को तो कौन है तो दोनों ही क्षेत्र का है। क्षेत्र कौन है शरीर, लेकिन क्षेत्र को कौन है आत्मा। आपका शरीर का खबर मेरा पता है किसको पता है परमात्मा, तो उन्होंने परम क्षेत्र को है। तो सारे जगत को जिस क्षेत्र बोलेंगे उनका क्षेत्र को कौन भगवान। इसलिए क्षेत्र क्षेत्र को शरीर जगत एक क्षेत्र है, जीवात्मा और परमात्मा क्षेत्र को है। भगवान आगे चले को कहते हैं आमी हो क्षेत्रज्ञ बुझो सकल शरीरे हे भारत अंतर जामी कहे से हमारे। भगवान मैं भी क्षेत्रज्ञ हूं, केवल जीवात्मा अकेला क्षेत्रज्ञ नहीं है, मैं भी क्षेत्रज्ञ हूं। क्यों सारे शरीर का खबर मैं जानता हूं, इसलिए मैं परम क्षेत्र को हूं क्योंकि मैं अंतर्जामी परमात्मा हूं। सही क्षेत्र आर क्षेत्रज्ञर जेवा ज्ञान अमार विचारे है सही शुद्ध ज्ञान। क्षेत्र और क्षेत्र के संबंध के बारे जो ज्ञान है वो मेरा विचार में वो शुद्ध ज्ञान है। सही क्षेत्र आर क्षेत्रज्ञर विचार कितार स्वरूप किंबा कितार विचार कितार प्रभाव किंबा कथा होते हैं सुनो तुम्हें कही आमी करिया निश्चय। हे अर्जुन वो क्षेत्र और क्षेत्र को का विचार मैं अभी तुमको बताऊंगा। उनका स्वरूप क्या है, उनका प्रभाव क्या है, कहाँ से उत्पन्न होते हैं, ये सारे में विस्तृत वर्णन करूंगा तुम श्रवण करो। दार्शनिक ऋषि कत करेछे विचार स्मृति सन्धे कत बोले नाही तार पार। दार्शनिक ऋषि इनके बारे में बहुत विचार किया है, शास्त्र में इसके बारे में बहुत वर्णना भी है, उसका कोई सीमा नहीं है, इतना वर्णन है। किंतु वेदांत वाक्य युक्ति सहित जे विचार करिया आछे लागी लोक हित। लेकिन अलग अलग शास्त्र अलग अलग वर्णन है, लेकिन वेदांतों में जो वर्णन है जगत का लोगों का हित साधन करने के लिए मंगल करने के लिए जो कहा है मैं वर्णना करूंगा तुमको। সেই সে বিচার জন সুসিদ্ধান্ত মত সকলের গ্রহণীয় ছাড়ি অন্য পথ। ও যে বিচার হ্যাঁ বেদান্ত কাজ যে বিচার হ্যাঁ ও হ্যাঁ সুসিদ্ধান্ত। জিতনা সারে মত হ্যাঁ আলাগ আলাগ মত সে বেদান্ত কাজ সিদ্ধান্ত হ্যাঁ ও সর্বশ্রেষ্ঠ হ্যাঁ। আমি বেদান্ত কা বিচার আমি কি হ্যাঁ আমি বর্ণন কর। বেদান্ত সূত্র কিসনে লেখা? বেদব্যাস। আর বেদান্ত সূত্র কা ভাষ্য কিসনে প্রদান কিয়া? বেদব্যাস। বেদান্ত সূত্র হয় বেদ কা অন্ত, বেদ কা সার। লেকিন জব সূত্র হ্যায় তব সমঝনা সরল কি কঠিন হ্যায়? কোই যদি এ প্লাস বি হোল স্কয়ার उसको स्क्वायर प्लस ट्वाइस में बी स्क्वायर लिखेगा, एक नया आदमी क्या समझ सकते। लेकिन उसको ए प्लस बी इंटू ए प्लस बी इस तरह करके रखे स्क्वायर प्लस ए बी फिर नीचे ए बी प्लस बी स्क्वायर, ओ हाँ तो मिल जाए। लेकिन सूत्र जब लिखते हैं सूत्र लेके समझ सकते हैं क्या है ई इज इक्वल टू एम सी स्क्वायर, क्या समझेगा उसका? सूत्र के लिए व्याख्या जरूरत होता है। अभी कौन व्याख्या अच्छे से कर सकते जिसने लिखा है? किसने लिखा वेदांत सूत्र? वेदव्यास। इसलिए वेदव्यास ने उनको व्याख्या प्रदान किया कौन सा पुस्तक में? श्रीमद् भागवत। तो श्रीमद् भागवत वेदांत सूत्र का व्याख्या है। तो वेदांत में सूत्र रूप में तो श्रीमद् भागवत में उनका व्याख्या, इसीलिए भागवत है सारे शास्त्र का सार है। तो अभी भगवद गीता में वेदांत सूत्र का भी वर्णन करा है क्या क्या सिद्धांत क्षेत्र क्षेत्र के बारे खिति अप तेज वायु भोम महाभूत अहंकार बुद्धि आर मन अव्यक्त संभूत। कितना हो गया? आठ। खिति अप तेज बरुद भोम अर्थात पंच महाभूत मिट्टी जल आग वायु आकाश पंच महाभूत और मन बुद्धि अहंकार ये पंच क्या हो गया? पंच महाभूत और तीन सूक्ष्म पांच स्थूल विषय तीन सूक्ष्म विषय चक्षु कर्ण नासिका जिह्वा त्वक जहां जानी ये पास क्या है? पंचो ज्ञानेन्द्रिय हम ज्ञान लाभ करते हैं ये पांच इंद्रिय के माध्यम पायु पाद पेट लिंगो आर जहां पानी ये पास क्या है? कर्मेन्द्रिय। कितना हो गया टोटल? अठारह हो गया। तीन पचास पंद्रह तीन अठारह हो गया। अभी तीसरा चौथा लाइन में पास ज्ञान इंद्रिय पास कर्म इंद्रिय टोटल कितना हो गया इंद्रियो? दस इंद्रिय। से दस बाज्य आर मन से अंतरे एकादश इंद्रिय से शास्त्र विचारे इंद्रिय कितना हो गया? ग्यारह। तो यह टोटल कितना हो गया? अठारह। नहीं मन इसके अंदर है ना, मन अहंकार मन अहंकार बुद्धि और मन वो तो उसके अंदर है। तो टोटल कितना बनने किया? अठारह। अभी पास आ रहे रूप रस गंध शब्द स्पर्श जो विषय इंद्र का विषय। रूप किसका विषय? आंखों का विषय। रस किसका विषय? जिह्वा। गंध किसका विषय? नाक। स्पर्श शब्द काम। तो इस तरह कितना हो गया? तेईस। और ये जो जब जब एक शरीर गठन होता है तब ये चीज दिखाई देते हैं। जब शरीर नहीं होता है तो वो चीज तो है प्रकृति से उपादान लेके तो शरीर तैयार है कि ऑटोमेटिक हो गया। हमारा जो शरीर हुआ है प्रकृति में उपादान है वहां से लिया। लेकिन जब जीवात्मा इसके अंदर नहीं तब वो उपादान अप्रकाशित है। तो जो अप्रकाशित रूप में जो सारे उपादान है उसका नाम प्रधान। इसीलिए टोटल कितना हो गया? चौबीस। चौबीस तत्व बोध क्षेत्र परिचय। ये चौबीस मिलके एक साथ बोलता है क्षेत्र। अब क्षेत्र काम कब करे? क्षेत्र को जीवात्मा यदि नहीं रहेगा तो काम करेगा?
नहीं।
चावल डाल सब्जी खाने से हाथ पैर बांधते हैं, चक्षु को नजर बांधते हैं, लेकिन जीवात्मा नहीं रहेगा, अंदर में जाएगा सब्जी डाल शरीर, तो किसने माना रहे? तो 25 नंबर तत्व कौन है? जीवात्मा। तो वो है क्षेत्र को। तो अभी वर्णन किया किसका? 24 क्षेत्र तत्व। ইহাদের যে বিচার করে বিশ্লেষণে ক্ষেত্র তত্ত্ব সেই বিজ্ঞ ভালোরূপে জানে, ভালোরূপে অর্থাৎ আছে তরিকে আছে, যে এই বিশ্লেষণ 24 তত্ত্বকে ও ক্ষেত্র তত্ত্ব আছে তরিকে জানছে। ইচ্ছা দেশ সুখ দুঃখ আর যে সংঘাত স্থূল দেহ পরিমাণ পঞ্চমহাভূত, এ ইচ্ছা দেশ সুখ দুঃখ আর সংঘাত, এ জিনিস কি হতে হ্যাঁ প্রকৃতি কা এক ইন্টারাকশন, ইন্টারাকশন পারস্পরিক বিক্রিয়া, ক্রিয়া বিক্রিয়া কে বিক্রিয়া মে স্তর চিজ, ইচ্ছা দেহ সুখ দুঃখ এ সৃষ্টি হতে হয় সম্পর্ক মে। স্থূল দেহ পরিমাণ পঞ্চমহাভূত, যে পঞ্চমহাভূত পরে বর্ণনা হয়, চেতনা শক্তি যে হয় জীবের আধার, তার সঙ্গে ধৃতি জানো ক্ষেত্রের বিকার, অর্থাৎ পঞ্চমহাভূত পরিণাম রূপ দেহ চেতনা আর ধৃতি একসাথ বিকার যুক্ত সব একসাথ ইসকো ক্ষেত্র বলতে হয়। অতএব এই সব একত্রে সে ক্ষেত্র, স্থূল সূক্ষ্ম জড় বিদ্যা সেই যে সর্বত্র, এসব যেতনে তার বর্ণনা এ একসাথ সবকো ক্ষেত্র বলতে। তো ক্ষেত্র ক্ষেত্র হয়ে গিয়া, আমি জ্ঞান গেহ, জ্ঞান 8 নম্বর শ্লোক সে 12 নম্বর শ্লোক তক 5 শ্লোক মে 20 বস্তু বর্ণনা হয়, এ জ্ঞান হ্যায়। আর ইসকে বাদ ভগবান নে বলা এই 20 শ্লোকে যো কুছ হ্যায় সব অজ্ঞান হ্যায়। কোনসা কোনসা? অমানিত্য অদাম্বিত্য অহিংসা যে খান্তি, সরলতা গুরু সেবা শৌচ ধৈর্য শান্তি। অমানিত্য অর্থাৎ মান শূন্যতা, অদাম্বিত্য দম্বহীন, অহিংসা হিংসা নেই করনা, হিংসা নেই করনা অর্থাৎ দূসরা কো কৃষ্ণ ভক্তি কে মদদ নেই করনা, ইসকা অর্থ কি হ্যায়? হিংসা করনা। কৃষ্ণ ভক্তি নেই করেগা তো কি হোগা? নরক মে যায়েগা। তো কিছু কো মদদ নেই করা ইসকা অর্থ কি? আপ নরক মে ভেজ রহে হ্যায়। তো কৃষ্ণ ভক্তি নেই দানা, হিংসা করনা। খান্তি সহিষ্ণুতা, সহন করার ক্ষমতা। সরলতা, সরলতা গুরু সেবা, গুরুকে সেবা করনা। শৌচ শুচিতা, শুচিতা দু প্রকার, বাহার মে দুবার স্নান করনা দিন মে, আর ধোলা হওয়া কাপড়া পহননা, এ শৌচ বাহার মে। আর অভ্যন্তর শুচি ভগবানকে নাম করনা, হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে, হরে রাম হরে রাম 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 হরে হরে। ধৈর্য শান্তি, আত্মা নিগ্রহ যা ইন্দ্রিয় বিষয়ে, ইন্দ্রিয় তো ইন্দ্রিয় ভোগ করলে বিষয় ভোগ করতে যায়নি, লেকিন ওহা নিগ্রহ করতে চাই নেই। জন্ম মৃত্যু জরা ব্যাধি দুঃখের দর্শন, জন্ম মৃত্যু জরা ব্যাধি সবকে আন্দার দুঃখ দেখনা চাই, এ সুখ বস্তু নেই, জন্মগ্রহণ করনা আনন্দ কা বস্তু নেই, কিন্তু জন্মগ্রহণ অর্থাৎ কারাগার মে ভৌতিক জগৎ কারাগার প্রবেশ, তো জন্ম মৃত্যু জরা ব্যাধি মে দুঃখ দর্শন করনা চাই। আসক্তি স্ত্রী পুত্রীতে গৃহের প্রাঙ্গণ, সরি অনাসক্তি স্ত্রী পুত্র ধন সম্পদ মে আসক্ত নেই হওয়া চাই। উদাসীন পরিবারে গৃহে সুখে দে দুঃখে দে, পরিবার উদাসীন সুখ দুঃখ উদাসীন, নিত্য সমচিত্ত ইষ্ট অনিষ্ট মধ্যে, ইষ্ট অনিষ্ট দোনো বিষয় মে সমচিত্ত হওয়া চাই। আমাতে অনন্য ভক্তি অব্যভিচারিণী, ভগবান মে অনন্য ভক্তি করনা চাই। নির্জন স্থানেতে বাস গ্রাম্য নিবারণ, নির্জন স্থান মে বাস করনা চাই, প্রজল্প নেই করনা চাই। অধ্যাত্ম জ্ঞানের কর নিত্যত্ব শিকার, অধ্যাত্ম জ্ঞান নিত্য জ্ঞান হ্যায় এ সমজনা চাই। ত তত্ত্ব জ্ঞান লাগি করে দর্শনে বিচার। পরম তত্ত্ব কি হ্যাঁ ইসলিয়ে জানে কি প্রয়াস করার চেয়ে সেই সে জ্ঞানের চর্চা বিকারে নাশ অজ্ঞান তমের নাম অন্যথা প্রকাশ। এ যেটা বর্ণনা এ জ্ঞান এ সরকে যোগুছ সব অজ্ঞান। এ শ্লোকের তাৎপর্য এক এক শব্দটা প্রভুপাদ নে বহু সুন্দর বর্ণনা। আবি ভগবান এ পাঁচ শ্লোক মধ্যে কি বলা জ্ঞান বর্ণ এই জ্ঞান কে মাধ্যম কিসকো জাননা চাই আর উসকে বারে ভগবান বলেন ও জ্ঞাতব্য। জ্ঞান কে মাধ্যম কিসকো জাননা চাই জ্ঞাতব্য বিষয় গিও জ্ঞানের জ্ঞাতব্য যাহা তাহা বলি শুনো জানিতে সে তত্ত্ব হবে অমৃতের পান। আমি জ্ঞান কে মাধ্যম কিসকো জাননা চাই জ্ঞাতব্য বিষয় আমি বতলাউঙ্গা ওহা জাননে সে লাগরা তুমি অমৃত পিনে কা তারা তুমি লাগেগা সেই ব্রহ্ম তত্ত্ব জ্ঞান আমার অশ্রিত অনাদিশে সৎ আর অসৎ অতীত। ও যো জ্ঞেয় বস্তু জ্ঞান কে মাধ্যমে জিতকে জানা চাই ও ব্রহ্ম বস্তু মেরা আশ্রিত হ্যাঁ আর ও অনাদি হ্যাঁ সৎ অসৎ সব কুছ কা নিত্য অনিত্য সারে বস্তু কা পরে কিস তারা সর্বস্থানে হস্তপদ নহে নিরাকার সর্বস্থানে চক্ষু শীত কত মুখ তার। আমি বর্ণনা গে বস্তু জ্ঞান কে মাধ্যমে জানা চাই কিস তারা ও নিরাকার নেই হ্যাঁ নহে নিরাকার সর্বস্থানে হস্তপদ হর জায়গায় উনকা হাত হ্যায় হর জায়গায় উনকা পেড় হ্যায় সর্বস্থানে চক্ষু শীত কত মুখ তার হর জায়গায় উনকা আখে হর জায়গা শীত সর্বত্র শ্রবণ সর্ব আবরণ স্থান হর জায়গা আমার কান আর হর চিজ করে আবৃত করকে রাখা তিনি সারা ত্রিভুবনে নাহি কিছু আন উনি সরকে জগৎ মে আর কুছ নেই হর জায়গা ভগবান সরকার কুছ নেই তাহা হতে ইন্দ্রিয়াদি হয়েছে প্রকাশ জরে ইন্দ্রিয় নাই তার সর্বগুণা হাস আর উনমে সে সারি ইন্দ্রিয় প্রকাশিত হওয়া হয় আর ফির ভগবান কা ইন্দ্রিয় হামারে তারা জরে ইন্দ্রিয় নেই ভগবান কা ইন্দ্রিয় চিনম অনাসক্ত সর্বভূত তিনি যে সে নির্গুণ সকল গুণের ভোক্তা তিনি চিরন্তন হর চিজ মে উনি অনাসক্ত হ্যাঁ উনি নির্গুণ হ্যাঁ নির্গুণ অর্থাৎ উনকা কই ভৌতিক গুণ নেই উনকা সারে চিন্ময় গুণ কা খান হ্যাঁ উনি সকল গুণের ভক্তা তিনি চিরন্তন সকল ভূতের তিনি অন্তরে বাহিরে তাহা হতে হয় সব চর বা অচরে সারে জীবকা আন্দার মে উনি বাহার মে আর উনমে সে সারে চর অচর স্থাবর জঙ্গম সারে প্রাণী উনমে সে উৎপন্ন হয় অতি সূক্ষ্ম তত্ত্ব তাই অভিজ্ঞ যুগপদ বহু দূরে নিকটে তো হয় আর ভগবান ইতনা সূক্ষ্ম হ্যাঁ অভিজ্ঞ কই জান নেই পাগে সূক্ষ্মতা অতি সূক্ষ্মতা কে কারণ উনকে জাননা সম্ভব নেই যুগপদ অর্থাৎ যুগপদ অর্থাৎ একসাথ যুগপদ বহু দূরে নিকটে তো হয় একসাথ উনি বহু দূর ফির একসাথ নজদিক নেই একসাথ অবিভক্ত হইয়া ও বিভক্তের মতো অখণ্ড সমষ্টি তিনি বেষ্টি রূপে স্থিত যেতে বি ভগবান এক হ্যাঁ অখণ্ড ফির ভি তিনি বিভক্তের মতো ইসর সুরজ এক জায়গায় আলাগ আলাগ আয়নামে আলাগ আলাগ দেখাইতে অখণ্ড সমষ্টি অখণ্ড লেকিন ফির উনি সমষ্টি রূপে ফির বেষ্টি রূপে বেষ্টি অর্থাৎ ব্যক্তিগত ব্যক্তি জীবাত্মা বেষ্টি জীবাত্মা আর সমস্ত জীবাত্মা পরমাত্মা সর্বভূত ভর্তা তিনি সব জন্মদাতা তিনি সবার পুনঃসংহারের কর্তা হর জীবকা তিনি সর্বভূত ভর্তা ভর্তা অর্থাৎ পালক হর জীবকা পালক और सबको जन्मदाता और उन्होंने सबका भी संहार करने वाला है। समस्त ज्योति तिनी परम आधार, जितना सारे ज्योति है भगवान से आया है। चिन्मय तहार ज्योति जड़ पर आर, लेकिन भगवान का ज्योति चिन्मय है। ज्ञानमय रूप तार ज्ञान गम्य गेय सकले हृदय माझे तिनी अधिष्ठियो। उन्होंने ज्ञान, उन्होंने गेय और उन्होंने ज्ञान गम्य और उन्होंने सब जीव का हृदय में अवस्थान करते। इसलिए भगवान बोला है इस तरह में तुमको क्षेत्र ज्ञान गेय सब बतलाया। यही तो कोई नत्व क्षेत्र ज्ञान गेय विज्ञान तहार नाम पंडितेर प्रियो। ये विज्ञान पंडित लोग का प्रियो है। ये विज्ञान बुझिया से मोर भक्त है तत्व शुद्धि ज्ञान है भक्ति रो आश्रय। ये विज्ञान समझने से वो मेरा भक्त है, भक्त होता है, मेरा प्रेम भक्ति लाभ करता है। प्रकृति पुरुष, अभी प्रकृति पुरुष प्रकृति पुरुष है अनादि से सिद्ध अनादि काल होते उभय समृद्ध। प्रकृति और पुरुष क्या है अनादि काल से, छह प्रश्न था अभी लास्ट प्रश्न का उत्तर है प्रकृति और पुरुष। मतलब एक अनादि काल से प्रकृति पुरुष है। विकार आदि गुण जत प्राकृत संभव प्राकृत पुरुष जे तार अनुभव। इनको विकार होते हैं और गुण समूह प्रकृति से उत्पन्न होते हैं। कार्य व कारण है प्रकृति दान भोगेर कारण से पुरुष ही हन। कार्य और कारण सब प्रकृति से होते हैं लेकिन भोक्ता कौन, भोक्ता पुरुष, पुरुष होता भोक्ता और प्रकृति होता भोग्य वस्तु। अभी पुरुष क्षेत्र को दो बात है, कौन क्षेत्र को जीवात्मा परमात्मा। तो क्षेत्र को पुरुष, जीवात्मा पुरुष, परमात्मा पुरुष। तो जीवात्मा छोटा पुरुष, परमात्मा परम पुरुष। लेकिन जीवात्मा क्या करते हैं प्राकृत हो या जीव भुंजे से ही गुण प्रकृति गुण सब प्रकृति दान। प्राकृत हो या जीव भुंजे से ही गुण, जीवात्मा क्या करता है भौतिक जगत में आकर उन्होंने एक गुण को भोग करने का कोशिश करता है और इसके फलस्वरूप क्या होता है प्राकृत गुण संगे उच्च नीच जोनी सद असद जन्म है अन्य नहीं गोनी। जब प्रकृति का भोग करने का कोशिश करता है तो इसके माध्यम से सत असत जनी उच्च नीच जनी प्राप्त होता है जीवात्मा। और वहां पर और एक पुरुष कौन है परमात्मा, उन्होंने साक्षी रूप में देखते हैं। ये शरीर एक वृक्ष के द्वारा, ये शरीर में दो चिड़िया बैठे हैं, एक जीवात्मा एक परमात्मा। जीवात्मा पक्षी फल खाते हैं, मीठे फल खाते हैं हंसते हैं, कौरा फल खाते हैं दुखी होते हैं रोते हैं। लेकिन उनका बंधु परमात्मा पीछे से देखते हैं घूमते रहो। लेकिन जब वो मुख पीट के चाहते हैं तो भगवान उनको मदद करते हैं। से जीवेर बद्ध रूपे परमात्मा संगे उपदृष्टा अनुमानता हन तिनी रंगे। वो जीवात्मा के साथ शरीर में परमात्मा रहते हैं लेकिन वहां पर उन्होंने उपदेष्टा अनुमान था, ज्यादा हस्तक्षेप नहीं करते हैं, हस्तक्षेप इंटरफेयर नहीं करते। महेश्वर तिनी होता पुरुष परम जीवे उद्धार लागे तिनी संगे हन। भगवान साथ में रहता है, परम पुरुष जीव को उद्धार करने के लिए साथ में। बंधु किसके कहता है परम मित्र, मित्र कौन है बंधु है जो विपद आपद में हमेशा साथ में रहता है। आप किसी का एक बंधु के साथ जा रहा है, ये डाकू आ गया आपको पकड़ लिया उन्हें भाग के गया, तो उसके बाद आपको क्या है, तो इस तरह बंधु है भाग के चले गया। পরম বন্ধু কোন হ্যাঁ হামেশা সাথ মে রাখে। তো ভগবান ইস তরহ বন্ধু হ্যাঁ আপ যা ভি জায়েঙ্গে ভগবান রয়েগে। আপ কুকুর শরীর হাম প্রাপ্ত করেঙ্গে ভগবান আমাদের কুকুর শরীর মে তক যাতে। শুয়র শরীর প্রাপ্ত করেঙ্গে ভগবান আমার সাথ শুয়র শরীর মে প্রবেশ করতে। কে শুয়র শরীর প্রবেশ করে আচ্ছা হ্যাঁ হাম ভুল গিয়া হ্যাঁ হাম শুয়র কে সাথ হাম খা রা হ্যাঁ শুয়র কে তরহ হাম ড্রেনে খানে খা রা হ্যাঁ লেকিন ভগবান কো মালুম হ্যায় ভাই মে কিতনা রাজভোগ খাতা হ্যায় ইসকো সাথ ইধার মে কিউ ভগবান কো কিতনা কষ্ট হতা হ্যায় লেকিন ভগবান ফির সহন করতে হ্যায় কিউ প্রেম কে কারণ। জিতনা বন্ধু হ্যায় হামারে সাথ জীবাত্মা কে সাথ হামেশা রহতে। সেই সে জ্ঞানের দ্বারা পুরুষ প্রকৃতি পুরুষের যে প্রাকৃত গুণের স্বীকৃতি যে বুঝিল বর্তমান হইয়া সর্বতা পুনর্জন্ম নাই তার নহে সে অন্যথা। যে ব্যক্তি ইস্তরা জীব জরা প্রকৃতি প্রকৃতি কা গুণ কা প্রভাব অবগত হতে হ্যায় উননে এ জগৎ সে মুক্ত হতে হ্যায় আর দুসরা বার জন্মগ্রহণ নহি করতে হ্যায় আর মেরা কৃপা সে মেরে ধাম প্রাপ্ত হতে হ্যায়। ভক্তগণ চিদাশ্রয়ে সদা ধ্যানে রত প্রেম চক্ষে পরমাত্মাকে দর্শন সতত। আর ভক্তগণ কে করতে হ্যায় চিদাশ্রয় ভগবান চিন্ময় প্রকৃতিকে আশ্রয় করার কি কারণ প্রেম সে মানে হামেশা ভগবান কো দর্শন করতে হ্যায় পরমাত্মা দর্শন করতে হ্যায়। সাংখ্য যোগী জ্ঞান দ্বারা আলোচনা করে আলোচনা অর্থাৎ এই আলোচনা হিন্দি মে যো বুরা অর্থ মানে হ্যাঁ বাংলা মে আলোচনা অর্থাৎ চর্চা বাংলা মে সমালোচনা ও ও খারাপ সমালোচনা হিন্দি মে উসকো আলোচনা আর পর্যালোচনা উসকো পর্যালোচনা পর্যায়ক্রমে আলোচনা উসকো গহরাই সে চর্চা করা পর্যালোচনা। সাংখ্য যোগী জ্ঞান দ্বারা আলোচনা করে কর্মযোগী ভগবানে কর্মার্পণ করে ইসরা ভক্তগণ কে করতে হ্যায় প্রেম চক্ষুষে ভগবানকে দর্শন পরমাত্মা দর্শন করতে হ্যায় সাংখ্য যোগী আলোচনা করতে হ্যায় জ্ঞান দ্বারা আর কর্মযোগী ভগবান কর্মার্পণ করতে আর ইনমে সে নিচু যো হ্যায় উনমে সে নিচে অন্য সাধারণ লোক বুঝে না সে কিছু শ্রবণ অন্তর উপাসনা তারা করে কিছু আর বাকি আম আদমি এসকে বারে কোনো জ্ঞান নেই শুনে কে বাদ সমস্তে নেই অতি সমস্তে থোড়া থোড়া কুছ করা প্রয়াস করতে হ্যায় যদি প্রয়াস করতে হ্যায় শুনে কে বাদ তারাও তরিয়া যায় এ সংসার হতে যদি শ্রুতি পরায়ণ সাধুর সঙ্গেতে। ये चार ग्रुप के अंदर नहीं है लेकिन कोई शुद्ध भक्तों का संगति में तो उनका संग करेंगे उनका सेवा करेंगे भगवान के बारे सुनेंगे तो वो भी ये मृत्युमय संसार से उद्धार हो जाते। स्थावर जंगम जत जन्मे से जन्मावे क्षेत्र क्षेत्र गिरो संयोग प्रभावे जितना से स्थावर जंगम चर अचर क्षेत्र জন্মগত জন্ম হতে কিছু হতে ক্ষেত্র আর ক্ষেত্র কাকা সংযোগ প্রভাবে ইস্তরা সৃষ্টি হতে সেসব ভূতিতে সমস্থিত ভগবান দর্শন করিতে পারে কোন ভাগ্যবান ইস্তরা জাগামে ভগবান কো দর্শন কোন কর সকতে কেউ ভাগ্যবান ব্যক্তি। ভগবান অনিশ্চত বস্তু তাহার ভিতরে বিনশ্বত ধর্ম তিনি স্বীকার না করে শরীর বিনাশশীল হ্যাঁ লেকিন ভগবান অবিনাশী অনেকে কারণ অবিনাশী ভগবান নাশপ্রাপ্ত নেই হতে বিনাশশীল ধর্ম উনি স্বীকার নাই করতে। সকলের মধ্যে সম থাকেন ঈশ্বর দেখিতে সমর্থ হয় যেই তৎপর হর জীব কে অন্দর ভগবান হ্যাঁ কোন দেখ পায়ঙ্গে যে তৎপর তৎপরতা তৎপর নিষ্ঠাবান যে আত্মাকে অধপাত কবু নাই করে কুপদ গামী সে দুষ্টমন দ্বারে কোন কোন ভগবানকে দেখ পায়ঙ্গে যে আত্মাকে অধপতিত নেই করতে হ্যায় দুষ্ট মন দ্বারা অধপতিত নেই, অর্থাৎ দুষ্ট মন কো দ্বারা অধপতিত নেই কানা চাই। দুষ্ট মন কে করতে হয়, আমার জীবাত্মা কো অধপতিত করতে। প্রকৃতি প্রদত্ত দেহ ইন্দ্রিয়াদি দ্বারা প্রকৃতি সাধে কর্ম জীবের সারা, কিন্তু আত্মতত্ত্ব জীব কিছু নাই করে, যার দর্শন সেই সে দেখিতে পারে। দেহ কো দ্বারা যে কাম সম্পাদিত হো রা প্রকৃতি রূপ মে, ও প্রকৃতি কে দ্বারাই হো রা। শুদ্ধ মে শুদ্ধ আত্মা, আত্মা ইনকে সাথ কোই সম্পর্কিত নেই। জিনোনে ইস্তর দর্শন কিয়া হ্যায় ও প্রকৃতি দ্রষ্টা হ্যায়। মে শুদ্ধ জীবাত্মা হুঁ, শুদ্ধ জীবাত্মা কা ভৌতিক দুনিয়া সাথ কোই লেনা দেনা নেই, লেকিন ইন্দ্রিয়া জড় ইন্দ্রিয় জড় বিষয় কে ধাবিত হয়, লেকিন মে ওহা যে আলাগ যো ইস্তর দর্শন করতে হ্যায় ও প্রকৃত দ্রষ্টা হ্যায়, সহি ঢঙ্গ সে দেখ রা। প্রাকৃতিক বৈচিত্র্যে যেবা একত্ব দর্শনে সর্বভূতে পৃথক ভাব সমর্থ সে মানে, সৃষ্টি স্থিতি বিস্তার সেই যেবা জানে, সমর্থে সেজন দৃষ্টি ব্রহ্ম সম্পাদনে। বিবেকবান যে পুরুষ হয় ও জড় দেহ পার্থক্য অনুসার আলাগ আলাগ জীবকে অন্ধ ফারাক দেখতে হয়, বিবেকবান পুরুষ কে দেখতে হয় আলাগ আলাগ জন এক শরীর প্রকৃতি কা, লেকিন আন্দামে কে দেখতে হয় আন্দামে সব একই জীবাত্মা হয়, লেকিন আলাগ আলাগ যে শরীর হ্যায় ও প্রকৃতি কা দান হ্যায়। এ বিবেকবান পুরুষ ইস তরহ দৃষ্টি মে দর্শন করতে। ব্রহ্মজ্ঞানী জীব নিত্য পরম অব্যয় নির্গুণ অনাদি তত্ত্ব নির্লিপ্ত সেরায়। আর জীব কোন যে ব্রহ্মজ্ঞানী জীব ও নিত্য অব্যয় নির্গুণ, উনকা আন্দার কি জড় গুণ নেই, অনাদি জীবাত্মা কবি সৃষ্টি নেই হোক শুরু সে, ইসিলি নির্লিপ্ত, নির্লিপ্ত অর্থাৎ লিপ্ত নেই, কিন্তু ভৌতিক জগৎকে সাথ ও লিপ্ত নেই। তো আমি থাড়া কঠিন লাগ রা লাগে না কি থা কঠিন লাগে, ইসলে ভগবান কে বাধা কঠিন বর্ণনা কর, ইসলে উদাহরণ দিয়া আগে। যেমন সর্বগতম সূক্ষ্মতত্ত্ব অনুপম সর্বত্র সম্ভব বিচরণ, তথাপি সে লিপ্ত রহে নিজের স্বতন্ত্র রহে সেই রূপ আত্মবিচরণ। আকাশকে উদাহরণ দিয়া, যেমন সর্বগতবম সূক্ষ্মতত্ত্বনুপম সর্বত্র সম্ভব বিচরণ, আকাশ এক উপাদানে মিট্টি জল আগ বায়ু আকাশ, আকাশ এক উপাদান, লেকিন সবচেয়ে সূক্ষ্ম যে আকাশ পাঁচক বিষ্ণু এতনা সূক্ষ্ম হয়, সূক্ষ্ম ধাতু কই জায়গা লিপ্ত নেই হতে তারা, জিতনা সূক্ষ্ম ও লিপ্ত কম হতে এক জায়গা মে মিট্টি এক জায়গা পানি এক হাওয়া এক বায়ু আগ আর সূক্ষ্ম হয় আকাশ, তো আকাশ লিপ্ত কম হতে তারা শরীর কে আন্দার আকাশে আকাশ মিলল, লেকিন এই মিট্টি শরীর মিট্টি মিট্টি কে সাথে মিললে তার টাইম লাগে সময় লাগে, ইসি তারা আকাশ সূক্ষ্মতা হেতু কই বস্তু লিপ্ত নেই হতে। উসি দ্বারা জীবাত্মা কো ধ্যান দেয়, সর্বত্র ব্যাপিয়া দেহে কুটস্থ পৃথক রহে মহাভূতে নহে সে মিলন, তথা ব্রহ্মভূত জীব আত্মতত্ত্ব হয়ে শিব দেহ ধর্মে লিপ্ত নাহি হন। এ উদাহরণ দেয়া যে তার আকাশ শরীর কেন্দ্র আকাশ হ্যায় হ্যায়, লেকিন এটা ঘট কেন্দ্র আকাশ হ্যায়, ঘট কো টুটে দিতে উসকে সাথ সম্পর্ক হ্যায় নেম ইসকে অন্দর থা, তুস্তারা আকাশ যদি হর জায়গায় লেকিন কই জায়গায় লিপ্ত নেই। উচিতারা জীবাত্মা সূক্ষ্ম উন্মতি সূক্ষ্ম অনেকের কারণ ভৌতিক কই বস্তু মে লিপ্ত নেই। অনেক আচ্ছা উদাহরণ, সূর্য যথা প্রকাশ হয়ে অখিল জগৎ, এক দেশে একা থাকি সম্রাট মহৎ। সূর্য আকাশকে এক কণা বেড়াতে গা সারি জগৎকে প্রকাশিত করতে। উচিতারা জীবাত্মা কে করতে হয়, হে ভারত সেই রূপ ক্ষেত্রী প্রকাশ হয়, ক্ষেত্রী অর্থাৎ ক্ষেত্র কা মালিক জীবাত্মা। হে ভারত সেই রূপ ক্ষেত্রী প্রকাশ হয়, একা এক স্থান থাকি দেহ ক্ষেত্রময়, ক্ষেত্র দেহময়। অর্থাৎ উচিত তারা জীবাত্মা জীব কা হৃদয় মে এক জায়গা রাখার সারে সারে শরীর কো চেতনাময় রাখতে। ক্ষেত্র আর ক্ষেত্রজ্ঞের তত্ত্বজ্ঞান চক্ষে দেখিবার শক্তি হয় সে যাহার পক্ষে। জিসকো ইস তর ক্ষেত্র কিয়া হয়, ক্ষেত্র কো কিয়া হয়, ইস তর যে দেখনে কা সমর্থ হতে হয়। এক ক্ষেত্রজ্ঞ সে জীব অন্য পরমাত্মা, উভয়ের ক্ষেত্রে বাস ক্ষেত্র বিশেষ আত্মা। শরীর হয় ক্ষেত্র, জগৎ ক্ষেত্র, আর ভগবান জীবাত্মা আর ভগবান দুই লবে ক্ষেত্র কে। তার মুখ্য জড় নিষ্ঠা প্রবৃত্তি হইতে সুখে বাস পরব্রহ্মে জড় দেহ আনতে। যে স্তর ক্ষেত্র ক্ষেত্র কা জ্ঞান পৃথক রূপে জান পাতে হ্যাঁ, উনোনে জড় জগৎ কা বন্ধন সে মুক্ত হোকা পরম গতি লাভ করতে হ্যাঁ। ভক্তি বেদান্ত কহে শ্রীগীতার গান, শুনে যদি শুদ্ধ ভক্ত কৃষ্ণগত পান। শ্রী শ্রীমৎ অভয় চরণ অরবিন্দ ভক্তি বেদান্ত স্বামী শিল প্রপাত ভগবদ গীতা বাংলা কবিতা কারূপে প্রদান কর রে, তাকে শুদ্ধ কৃষ্ণ ভক্ত কৃষ্ণগত প্রাণ ভক্ত শ্রবণ করে। হরে কৃষ্ণ। क्वेश्चन टाइम नहीं, ओके एक ही क्वेश्चन है।
महाराज आपने 12वें अध्याय में बताया था वो जो लास्ट में जो भगवान कंसेशन बता रहे थे, कंसेशन इसके बारे में डिस्कशन कर रहे थे कि कर्म जो है, अगर हम भगवान अगर कोई अभ्यास भी नहीं करना चाहे तो उसको कृष्ण के लिए कर्म करे, और यदि वो कृष्ण के लिए कर्म भी नहीं कर सकता तो एटलीस्ट उसे अपने कर्मों के जो रिजल्ट है उसको त्यागना चाहिए। तो इसका कहीं ऐसा आशय नहीं है कि यदि अगर कोई कृष्ण के लिए कार्य कर रहा है, लाइक जो डिवोटी जो भक्त है वो जो कुछ कर रहा है अपने जीवन में कृष्ण को केंद्र में रख के कर रहा है, तो क्या वो रिजल्ट एक्सपेक्ट कर सकता है क्या? और एक अंत में क्या है, अगर वो उसको रिजल्ट एक्सपेक्ट नहीं करना है, अगर वो कृष्ण के लिए कार्य नहीं कर रहा है तो उसको रिजल्ट एक्सपेक्ट नहीं करना। तो जो व्यक्ति कृष्ण के लिए कार्य कर रहा है, जो कृष्ण को केंद्र में, जो भक्त कृष्ण को केंद्र में रखकर कार्य कर रहा है, तो क्या उसके लिए ये सही है कि वो एक्सपेक्ट
करे? का तात्पर्य में बोला वो जो कौन किसान समाज सेवा मूलक काम, स्कूल बनाओ, हॉस्पिटल गरीब को काम खाना दो, ये एक्चुअली क्या होता है, भगवान की सेवा सरासरी नहीं हो रहा है, समाज सेवा हो रहा है, कम से कम कर्म फल तो खुश जा रहा है। ये भी अच्छा है, कम से कम ये करते करते अग्रगति लाभ, समाज सेवा करने के लिए एक प्रसंग पूर्वक बोले हाँ इस तरह कर सकते समाज की सेवा, कुछ नहीं कर पाते कम से कम ये करो।
मेरा कहने का मतलब है कि जो डिवोटी है, जो भक्त है, क्या वो जो अपने कर्मों के रिजल्ट एक्सपेक्ट कर सकता है क्या? उसको सोचना चाहिए कि मेरा जो मैंने कार्य किया है उसका रिजल्ट क्या है,
কানা লড়কার নাম পদ্মলোচন কিছু আছে? অজয় প্রভু কে আদেশ থা কাহ অজয় প্রভু তারা লাস্ট মে কীর্তন কর না কীর্তন হ্যাঁ শুরু মে কীর্তন করতে হ্যাঁ ঠিক আছে লাস্ট মে।